Ella akakhbani. Batorir khoite moi jintirani deka. Etiar khai khai batori khumuhul. Hongkhodor hitkalin odhibekhon aji arambho hobo. 19 din dhori cholibologia odhibekhonor somoyot 15 khon boithok onusthito hobo. কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি 26 সংখ্যক হৰ্ণবিল মহোৎসৱ আৰম্ভ হ'ব তামিলনাডুৰ শিৱগংগা জিলাৰ কুছমানগুৰিত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত 11 লোকৰ মৃত্যু হোৱাৰ লগতে 54 লোক আহত হয় আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 17 পৰাস্ত কৰে এতিয়া বিতং বাতৰি সংসদৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হ'ব 19 দিন ধৰি চলিবলগীয়া অধিৱেশনৰ সময়ছোৱাত 15 বৈঠক অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশনত মুঠ 13 বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক পাৰমাণৱিক শক্তি বিধেয়ক কৰ্পৰেট আইন সংশোধনী বিধেয়ক বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চশিক্ষা আয়োগ বিধেয়ক 2025 আছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব তদুপৰি অধিৱেশনত 2025-26 বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক দাবী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব ইয়াৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াটো সুনিশ্চিত কৰাৰ বাবে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত 36 ৰাজনৈতিক দলৰ 50 নেতাই অংশগ্ৰহণ কৰে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিৱেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদৰ শীতকালীন অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় এইবাৰৰ অধিৱেশনত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে বৈঠকত ৰাজ্যসভাৰ সদনৰ নেতা জে পি নাড্ডা কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীদ্বয় অৰ্জুন ৰাম মেঘাৱাল আৰু ডঃ এল মুৰুগান উপস্থিত থাকে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ডি এম কেৰ নেতা তিৰুচি শিৱা টি এম চিৰ নেতা ডেৰেক অ' ব্ৰায়েন সমাজবাদী পাৰ্টীৰ নেতা ৰাম গোপাল যাদৱ জে ডি ইউৰ নেতা সঞ্জয় ঝা টি ডি পিৰ নেতা লাবু শ্ৰীকৃষ্ণ দেৱাৰায়ালু আৰু শিৱসেনাৰ নেতা নৰেশ মাস্কে এই বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব এইডছ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা যত্ন আৰু নেতিবাচক মনোভাৱ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠানত চৰকাৰী নেতা বিভিন্ন অংশীদাৰ যুৱ প্ৰতিনিধি এইডছ আই ভিত আক্ৰান্ত লোক আৰু আগশাৰীৰ চিকিৎসাকৰ্মীসকলে অংশগ্ৰহণ কৰিব ইয়াৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বানস্বৰূপ এইডছ প্ৰতিৰোধ কৰাৰ অৰ্থে দেশৰ একত্ৰিত প্ৰচেষ্টা প্ৰতিফলন কৰা হ'ব অনুষ্ঠানত ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ সজাগতা অভিযান সংক্ৰান্তীয় এলানি নতুন ভিডিঅ' মুকলি কৰা হ'ব তদুপৰি এইচ আই ভিৰ আগতীয়া পৰীক্ষা চিকিৎসা তথা আত্মবিশ্বাসেৰে জীয়াই থকাক বিষয়বস্তু হিচাপে লৈ এটা বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি 26 সংখ্যক হৰ্ণবিল মহোৎসৱ আৰম্ভ হ'ব নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই 10-দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোকসংগীত শিল্প খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সাংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব প্ৰায় 2 দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৰ্ণবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকৰ্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ বিদেশৰ পৰ্যটক সহযোগী তথা শিল্পীসকলক আকৰ্ষণ কৰি আহিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা তামিলনাডুৰ শিৱগংগা জিলাৰ কুছমানগুৰিত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত 11 লোকৰ মৃত্যু হোৱাৰ লগতে 54 লোক আহত হয় ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাৰাইকুৰি অভিমুখে গৈ আছিল আৰু আনখন দিনদিগুল জিলাৰ পৰা কাৰাইকুৰি অভিমুখে আহি আছিল তিৰুপত্তুৰ এলেকাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোৰ লোক আৰু সুস্থ অৱস্থাত থকা যাত্ৰীসকলৰ সহযোগত ভগ্ন বাছ দুখনৰ তলত আবদ্ধ হৈ ৰোৱা ভালেসংখ্যক লোকক উদ্ধাৰ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি আহতসকলক শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত সৰস আজীৱিকা খাদ্য মহোৎসৱ উদ্বোধন কৰিব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ 25খন ৰাজ্যৰ প্ৰায় 300গৰাকী লাখপতি দিদী আৰু আত্মসহায়ক গোটৰ মহিলাই এই খাদ্য মহোৎসৱত অংশগ্ৰহণ কৰিব। মহোৎসৱত স্থাপন কৰা মুঠ 62খন বিপণীৰ 50খনত খাদ্য পৰিৱেশন কৰা হ'ব আৰু 12খন ফল মূলৰ বিপণী থাকিব। এই মহোৎসৱত অসম, অৰুণাচল প্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু গুজৰাটকে ধৰি বিভিন্ন ৰাজ্যৰ খাদ্য সামগ্ৰী উপলব্ধ হ'ব। শ্ৰীলংকাত দিতোৱা ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 336লৈ বৃদ্ধি পাইছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে 370জন লোকৰ সন্ধানহীন হৈ আছে। ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত হেলিকপ্টাৰ আৰু NDRF দল নিয়োগ কৰিছে। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে দেশবাসীক উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। দেশখনৰ বিভিন্ন স্থানত জৰুৰীকালীন আশ্ৰয় শিবিৰ স্থাপনৰ লগতে স্বেচ্ছাসেৱীসকলে খাদ্য, ঔষধ আৰু খোৱাপানী বিতৰণ কৰিছে। শ্ৰীলংকা আৰু ভাৰতৰ বায়ুসেনাই মাভিল আৰু টেংক, কোটমালে আদি অঞ্চলৰ পৰা 211জন লোকক উদ্ধাৰ কৰিছে। ইপিনে ঘূৰ্ণীবতাহৰ বাবে শ্ৰীলংকাত আবদ্ধ হৈ থকা বহুসংখ্যক ভাৰতীয়ক অপাৰেচন সাগৰ বন্ধুৰ অধীনত ভাৰতীয় বায়ুসেনাই তেওঁলোকৰ বিমানেৰে যোৱা নিশা তিৰুৱনন্তপুৰমলৈ লৈ আনে। ঘূৰ্ণীবতাহৰ দুৰ্যোগৰ পাছত শ্ৰীলংকালৈ সাহায্য সামগ্ৰী যোগান ধৰিবলৈ যোৱা বায়ুসেনাৰ 2খন বিমানেৰে আবদ্ধ ভাৰতীয়সকলক কলম্বোৰ পৰা তিৰুৱনন্তপুৰমলৈ লৈ অহা হয়। তিৰুৱনন্তপুৰমত উপস্থিত হোৱা লোকসকলক ঘৰলৈ উভতি যোৱাৰ বাবে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰা হয়। শ্ৰীলংকাত ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰ অভিযান আজিও অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়া যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 17 ৰাণত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 350 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 49 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 332 ৰাণ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰিজকে সৰ্বাধিক 72 ৰাণ কৰাৰ লগতে মাৰ্কো জনছনে 70 আৰু কৰবিন বছে 67 ৰাণ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে 4টা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণাই 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ 135 ৰাণৰ সহায়ত নিৰ্ধাৰিত 50 অভাৰত 8 উইকেটৰ বিনিময়ত 349 ৰাণ সংগ্ৰহ কৰে। কোহলীয়ে এই শতকৰ সুবাদত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 52 সংখ্যক শতক অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ একক ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ নতুন বিশ্ব অভিলেখ গঢ়ে। অধিনায়ক কে এল ৰাহুলে 60 আৰু ৰোহিত শৰ্মাই 57 ৰাণৰ বৰঙণি আগবঢ়ায়। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত ভাৰত বৰ্তমান 3খনীয়া এদিনীয়া শৃংখলাত 1-0 ব্যৱধানত আগবাঢ়ি আছে। সংসদৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 19 দিন ধৰি চলিবলগীয়া অধিৱেশনৰ সময়ছোৱাত 15খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি 26 সংখ্যক হৰ্ণবিল মহোৎসৱ আৰম্ভ হ'ব। তামিলনাডুৰ শিৱগংগাৰ জিলাৰ কুছমানগুৰিত কালি 2খন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত 11জন লোকৰ মৃত্যু হোৱাৰ লগতে 54জন লোক আহত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 17 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।